عبس وتولى
তেওঁ বিৰক্ত প্ৰকাশ কৰিলে আৰু মুখ ঘূৰাই ল'লে তেওঁৰ ওচৰলৈ অন্ধ ব্যক্তিজন অহাৰ কাৰণে কিহে তোমাক জনাব যে হয়তো সি পৰিশুদ্ধ হ'ব অথবা উপদেশ গ্ৰহণ কৰিব আৰু সেই উপদেশ তাৰ বাবে লাভজনক হ'ব আনহাতে যিয়ে নিজকে অমুখাপেক্ষী বুলি ভাবে তুমি তাৰ প্ৰতি মনোযোগ দিছা অথচ সি পৰিশুদ্ধ নহলেও তোমাৰ কোনো দায়িত্ব নাই আনহাতে যিয়ে তোমাৰ ওচৰলৈ দৌৰি আহিল আৰু সি আল্লাহক ভয়ো কৰে তাৰ প্ৰতি তুমি উদাসীন হলা কেতিয়াও নহয় নিশ্চয় এইখন হৈছে উপদেশ বাণী গতিকে যিয়ে ইচ্ছা কৰিব সেই ইয়াক স্মৰণ ৰাখিব এইখন মৰ্যাদা সম্পন্ন চহীফাত লিপিবদ্ধ সমুন্নত
পবিত্ৰ
লেখক বা দূতসকলৰ হাতত যিসকল মহামান্বিত পুণ্যবান
قتل الانسان ما اكفره
মানু ধ্বংস হ কিমান যে অকৃতজ্ঞ
من اي شيء خلقه
তেওঁ কি বস্তুৰে সৃষ্টি কৰিছে
من نطفه خلقه فقدره
তেওঁ তাক সৃষ্টি কৰিছে শুক্ৰবিন্দুৰ পৰা পিছত তাৰ পৰিমিত বিকাশ সাধন কৰিছে
ثم السبيل يسره
তাৰপিছত তাৰ বাবে পথ সহজ কৰি দিছে তাৰপিছত তেওঁ তাক মৃত্যু প্ৰদান কৰে আৰু কবৰস্থ কৰে
ইয়াৰ
পিছত যেতিয়া তেওঁ ইচ্ছা কৰিব তাক পুনৰুজ্জীৱিত কৰিব কেতিয়াও নহয় তেওঁ তাক যি আদেশ কৰিছিল সেয়া সি এতিয়াও পূৰণ কৰা নাই
এতিয়া
মানুহে নিজৰ খাদ্যৰ প্ৰতি লক্ষ্য কৰা উচিত নিশ্চয় আমি প্ৰচুৰ পৰিমাণে পানী বৰ্ষণ কৰো তাৰপিছত আমি পৃথিৱীখনক যথাযথভাৱে বিদীৰ্ণ কৰো তাৰপিছত আমি তাত উৎপন্ন কৰো শস্য আঙুৰ আৰু শাক পাচলি
জৈতুন
আৰু খেজুৰ গছ ঘন গছ গছনি বিশিষ্ট উদ্যান ফল মূল আৰু
তৃণঘাঁহ
এইবোৰ হৈছে তোমালোকৰ আৰু তোমালোকৰ ঘৰচীয়া জন্তুবোৰৰ জীৱন
উপকৰণ
এতেকে যেতিয়া তীক্ষ্ণ বিকট শব্দ আহিব
يوم يفر المرء من اخيه
কি দিন মানুহে পলায়ন কৰিব তার ভাতৃৰ পৰা
ওয়া উম্মিহি ওয়া আবিহ
আৰু তার মাক বাপেকৰ পৰা
ওয়া সাহিবাতিহি ওয়া বানিহ
তার স্ত্রী আৰু সন্তানৰ পৰা
লিকুল্লি ইমরিইম মিনহুম ইয়াউমা ইযিন শানুন ইউগনি
সেইদিন সেয়া সিহঁত প্ৰত্যেকৰে হ'ব এনে এক গুৰুতৰ অৱস্থা যি অৱস্থাই তাক সম্পূৰ্ণৰূপে ব্যস্ত কৰি ৰাখিব। সেইদিনা কিছুমান চেহেৰা হ'ব উজ্জ্বল, হাঁহিৰে ভৰা, আনন্দত উৎফুল্লিত। আনহাতে সেইদিনা কিছুমান চেহেৰা হ'ব ধূলিৰে মলিন, কলা আৱৰণে আৱৰি ধৰিব।
ইহঁতেই
হৈছে কাফিৰ অত্যন্ত পাপিষ্ট।